এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। পুৱাৰ ভাগত ডঃ শৰ্মাই ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ আৰু আঠখেলীয়াৰ ত্ৰিশূলধাৰী মন্দিৰ দৰ্শন কৰে। ইয়াৰ পাছত তেওঁ গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ ইনডোৰ ষ্টেডিয়াম মুকলি কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ নৱনিৰ্মিত গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক্ৰীড়া প্ৰকল্পও মুকলি কৰিব। ইফালে শিৱসাগৰ জিলা ভ্ৰমণ সামৰি কালি তেওঁ যোৰহাটত উপস্থিত হোৱাৰ পাছত যোৰহাট অভিৱৰ্তন কেন্দ্ৰত সমাজৰ অগ্ৰণী ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকৰ পৰা লাভ কৰা বিভিন্ন দিহা পৰামৰ্শ পৰৱৰ্তী সময়ত বাস্তৱত ৰূপায়িত কৰিবলৈ চেষ্টা কৰিব বুলি তেওঁ প্ৰকাশ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ 78 সংখ্যক প্ৰতিষ্ঠা দিৱস বিস্তৃত কাৰ্যসূচীৰে পালনৰ আয়োজন কৰিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে বিভাগটোৰ উত্তৰণৰ বাবে কাম কৰি যোৱা কেইবাগৰাকীও প্ৰয়াত সহকৰ্মীৰ আলোকচিত্ৰ বাতৰি বিভাগৰ লবিত স্থাপনৰ ব্যৱস্থা কৰিছে। প্ৰয়াত সহকৰ্মী কেইগৰাকীৰ পৰিয়ালে আগবঢ়োৱা এই আলোকচিত্ৰকেইখন কাইলৈ আনুষ্ঠানিকভাৱে স্থাপন কৰা হ'ব। প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ দিনৰ 10 বজাত গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এটা অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰিছে। ইয়াৰ লগতে সন্ধিয়া 6:30 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত উপজা দিনৰ সুবাস শীৰ্ষক এটা সংগীতানুষ্ঠানৰ আয়োজন কৰিছে। অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিলীপ দাসৰ গীত আৰু আলাপ, ডম্বৰুধৰ পাঠক আৰু জবা দাসৰ লোকগীত, উৎপল বৰাৰ মেণ্ডলিন বাদন আৰু ৰঙিয়াৰ সমন্বয়ী কলা কেন্দ্ৰৰ শিল্পীসকলৰ নৃত্যানুষ্ঠান পৰিৱেশন কৰা হ'ব। উল্লেখযোগ্য যে আকাশবাণী গুৱাহাটীয়ে 77 বছৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰিছে। আকাশবাণী তেজপুৰ কেন্দ্ৰই কাইলৈ গৌৰৱোজ্জ্বল 25 বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিব। সেই উপলক্ষে তেজপুৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত আজি ৰূপালী জয়ন্তী সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আজি সন্ধিয়া 6 বজাত আৰম্ভ হ'বলগীয়া এই অনুষ্ঠানত আকাশবাণী আৰু দূৰদৰ্শনৰ উত্তৰ পূব ক্ষেত্ৰৰ অতিৰিক্ত সঞ্চালক প্ৰধান আশীষ ভাটনাগৰ বিশেষ অতিথি হিচাপে উপস্থিত থাকিব। উত্তৰ পূব সীমান্ত ৰেলৱেৰ তিনিচুকীয়া সংমণ্ডলৰ অধীনস্থ দুলীয়াজান ডিব্ৰুগড় খণ্ডৰ বৈদ্যুতিকৰণ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূব সীমান্ত ৰেলৱে কেইবাখনো দূৰণিবতীয়া ৰেলগাড়ী সম্পূৰ্ণকৈ বৈদ্যুতিক ইঞ্জিনেৰে চলোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। সেই অনুসৰি ডিব্ৰুগড় আৰু নতুন দিল্লীৰ মাজত চলাচল কৰা 1-2-4-2-4 আৰু 1-2-4-2-3 নম্বৰৰ ৰাজধানী এক্সপ্ৰেছ, গুৱাহাটী আৰু হাওৰাৰ মাজত চলাচল কৰা শৰাইঘাট এক্সপ্ৰেছ, ৰাজেন্দ্ৰ নগৰ আৰু কামাখ্যাৰ মাজৰ কেপিটেল এক্সপ্ৰেছ, শিলঘাট আৰু কলকাতাৰ মাজৰ সাপ্তাহিক কাজিৰঙা এক্সপ্ৰেছ ৰেলগাড়ীকেইখনৰ সম্পূৰ্ণ যাত্ৰাপথত বৈদ্যুতিক ইঞ্জিন ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰা হৈছে। পৰ্যায়ক্ৰমে আন কেইবাখনো ৰেলগাড়ীও সম্পূৰ্ণৰূপে বৈদ্যুতিক ইঞ্জিনেৰে চলোৱা হ'ব বুলি ৰেল বিভাগৰ সূত্ৰই জনাইছে। ইয়াৰ ফলত ডিজেলৰ বাবদ ব্যয় হোৱা বৃহৎ পৰিমাণৰ ধন ৰাহি হোৱাৰ লগতে বায়ু প্ৰদূষণো বহুখিনি নিয়ন্ত্ৰিত হ'ব বুলি আশা কৰা হৈছে। বিগত কেইদিনমান ধৰি বন্ধ হৈ থকা গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ সন্ধিয়াৰ ফেৰী সেৱা আজিৰে পৰা পুনৰ নিয়মীয়া হ'ব। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত আভ্যন্তৰীণ জলপৰিবহণ বিভাগে যাত্ৰীৰ সুৰক্ষাৰ দিশটো নিশ্চিত কৰাৰ বাবে সাময়িকভাৱে সন্ধিয়াৰ ভাগত ফেৰী সেৱা বন্ধ কৰি দিছিল। মাজুলীৰ কমলাবাৰী ঘাটৰ পৰা নিমাতী ঘাটলৈ যাত্ৰা কৰা SB প্ৰীতিশ নামৰ ফেৰীখন আজি পুৱাৰ ভাগত ব্ৰহ্মপুত্ৰৰ বালিচৰত লাগি ধৰে। ইফালে কালি ব্ৰহ্মপুত্ৰৰ মাজত SB জলতৰী নামৰ আন এখন ফেৰী আবদ্ধ হৈ পৰাত যাত্ৰীৰ মাজত হাহাকাৰ লাগে। সেয়েহে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে কমলাবাৰী ঘাট অস্থায়ীভাৱে বন্ধ ঘোষণা কৰিছে। কমলাবাৰী ঘাটৰ পৰা নিমাতী ঘাটলৈ অহা যোৱা কৰা যাত্ৰীসকলক অফলামুখ ঘাটেৰে জল পৰিবহণ বিভাগে যাত্ৰাৰ ব্যৱস্থা কৰিছে। পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংচুৰ কাৰ্বি লাংপি নদীত আজি পুৱাৰ ভাগত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয়। কাৰ্বি লাংপি নৈৰ লংজাপ ঘাটত উদ্ধাৰ হোৱা মৃতদেহটো বৈঠালাংচুৰ দিশৰ পৰা উটি আহিছে বুলি স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো ডিফুৰ চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰিছে। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত।